এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰি পঢ়িছো মৃদুস্মিতা শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত জালুকবাৰীৰ ৰামচাৰী আঞ্চলিক গাঁও পঞ্চায়তত অনুষ্ঠিত এটা অনুষ্ঠানত উপস্থিত হৈ মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত মহিলা হিতাধিকাৰীসকলক চেক প্ৰদান কৰে। আজাৰাৰ কাহিকুচি শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত আত্মসহায়ক গোটৰ অন্তৰ্গত 7,474 গৰাকী মহিলা হিতাধিকাৰীক এই চেকসমূহ প্ৰদান কৰা হয়। প্ৰাৰম্ভিকভাৱে এই চেকসমূহত হিতাধিকাৰীসকলক 10,000 টকাকৈ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বৰ্তমানৰ স্বনিৰ্ভৰশীল মহিলাসকলক সবল কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰিছে। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত সৰু সজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হ'ব। এই অনুষ্ঠানতে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তি পত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হ'ব। তদুপৰি 2024-25 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা প্ৰদান কৰা হ'ব। অনুষ্ঠানত 2025-26 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হ'ব। খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ীসকলক আৰ্থিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলক বীৰ চিলাৰাৰ বঁটাও প্ৰদান কৰা হ'ব। ৰাজ্যিক সেৱা আঁচনিৰ বঁটাসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হ'ব। 17 বছৰ অনুৰ্ধৰ ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থ উন্মোচন কৰা হ'ব। ইপিনে ক্ৰীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হৈছে। এই অনুসৰি দিৱসৰ মূল কাৰ্যসূচী সামূহিক দৌৰ এইবাৰ সৰু সজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈ ভেটাপাৰা হকী ষ্টেডিয়াম পৰিভ্ৰমণ কৰি পুনৰ সৰু সজাইৰ মূল এথলেটিক ষ্টেডিয়ামত সামৰণি পৰে। গোলাঘাট জিলাৰ ফৰকাটিং ক্ৰীড়া সন্থা আৰু বোকাখাট জিলা মাষ্টাৰ্ছ এথলেটিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজি অভিৰুচি ক্ৰীড়া দিৱসৰ সমূহীয়া দৌৰ অনুষ্ঠিত হয়। এই দৌৰত বোকাখাট মাষ্টাৰ্ছ এথলেটিক সন্থাৰ সৈতে নামদৈয়াং স্পৰ্টছ ক্লাব আৰু কেইবাটাও ক্ৰীড়ানুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। মঙলদৈত আজি নৰ্থ মঙলদৈ ক্লাবৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস অনুষ্ঠিত কৰা হয়। এই উপলক্ষে বক্সিং খেলুৱৈ যমুনা বড়ো, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ ক্ৰীড়াবিদ বিশাল ভৰদ্বাজ আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ফুটবল, কাবাডী আৰু খো খো খেলুৱৈ তথা ক্ৰীড়া সংগঠক গণেশ দত্তক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে সমূহীয়াৰ দৌৰ ফ্লেগ অফ কৰে। অভিৰুচি ক্ৰীড়া দিৱসৰ সৈতে সংগতি ৰাখি ভোগেশ্বৰ বৰুৱাৰ জন্মস্থান শিৱসাগৰতো ৰূপজ্যোতি ক্লাবৰ উদ্যোগত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা পতাকা উত্তোলন, অগ্নিশিক্ষা প্ৰজ্বলনৰ পিছতে সমদল উলিওৱা হয়। যোৰহাটতো আজি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এই উপলক্ষে কমাৰবন্ধাৰ জয় হিন্দ পুথিভঁৰাল আৰু ক্লাব তথা কমাৰবন্ধা ক্ৰীড়া সন্থাৰ যুটীয়া প্ৰচেষ্টাত তেলিয়াপতি তিনিআলিৰ পৰা কমাৰবন্ধা তিনিআলিলৈ 11 কিলোমিটাৰ হাফ মাৰাথন প্ৰতিযোগিতা অনুষ্ঠিত হয়। 500ৰো অধিক ছাত্ৰ ছাত্ৰী আৰু পুৰুষ মহিলাই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা 6 ছেপ্টেম্বৰ শনিবাৰে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত গীতিকাৰ, সাহিত্যিক, সাংবাদিক আৰু চিত্ৰকৰ হিচাপে ডঃ ভূপেন হাজৰিকাৰ মূল্যায়ন কৰাৰ প্ৰয়াস কৰা হ'ব। বিশিষ্ট গীতিকাৰ ডঃ দীনেশ বৈশ্য, বিশিষ্ট নিবন্ধকাৰ ডঃ পৰমানন্দ মজুমদাৰ আৰু বিশিষ্ট সাংবাদিক মণি মহন্তই ভাগ ল'বলগীয়া এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9761690996 9864339355 আৰু 9616869 এই 3টা নম্বৰৰ যিকোনো এটা নম্বৰলৈ হোৱাটছএপ যোগে পঠিয়াব লাগিব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 মিনিটত।